চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ সান্তনা বাক্য ভক্তি বচন।
তোমার বিশ্রাম পাব, ভার আক্রান্ত জনে জিরণি পাব। অস্থির মনে তোমার বিশ্রাম পাব, ভারাক্রান্ত জনে জিরণি পাব।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি যেতিয়া ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন পঢ়ো তেতিয়া আমি ঈশ্বৰক জানিব পাৰোঁ, বুজিব পাৰোঁ। ঈশ্বৰ আমাৰ বাবে হৈ পৰে অতি চিনাকি, কাৰণ বাইবেল অধ্যয়ন কৰাৰ জৰিয়তে আমি ঈশ্বৰৰ মাত শুনো, ঈশ্বৰক কথা ক'বলৈ দিওঁ। আৰু সেইবাবেই আমাৰ এই ভক্তিবচন অনুষ্ঠান, ঈশ্বৰক জানিবলৈ বুজিবলৈ বাইবেল অধ্যয়নৰ অনুষ্ঠান। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত বাৰু কি? আপোনাৰ মতামত জনাই আমালৈ কেতিয়াবা চিঠি লিখিছেনে বাৰু? যদি লিখা নাই, আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনাটো হৈছে
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা, আমাক উদ্ধাৰ কৰোতা ঈশ্বৰ। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পালনকৰ্তা হৈও যে তুমি আমাক কিয় ইমান প্ৰেম কৰা সেই কথা আমি বুজি নাপাওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পথৰ পৰা উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত আমাৰ সকলোৰে পাপৰ ভাৰ গা পাতি লৈ মৃত্যুবৰণ কৰি তেওঁৰ পবিত্ৰ তেজ বোৱাই আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা পুনৰ জি উঠি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে। আজি আমি তেওঁত বিশ্বাস স্থাপন কৰি সেই পৰিত্ৰাণ লাভ কৰি তোমাৰ সন্তান হ'ব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তুমি আহা, আমাক সহায় কৰা তোমাৰ বাক্য বুজিবলৈ। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই মঠিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আপোনাৰ লগত যদি বাইবেল আছে তেনেহলে মঠিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়টো উলিয়াই লওকচোন, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনি যাব। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। মঠিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায় 4 নম্বৰ পদ। তেতিয়া যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, কোনেও যেন তোমালোকক নুভুলাই তালৈ সাৱধান হোৱা। কোনেও যেন তোমালোকক নুভুলাই, এই কথাখিনিয়ে এই গোটেই কালটোৰ গুণাগুণ বুজাইছে। প্ৰভুৱে সাৱধান বুলি কৈছে, কাৰণ অনেক প্ৰবঞ্চক আহিব, নানা ধৰণৰ প্ৰবঞ্চনা হ'ব। বিশেষকৈ মহাক্লেশৰ কালচোৱাত যেতিয়া খ্ৰীষ্টাৰী এই জগতত ওলাব। দ্বিতীয় পিতৰ 2 অধ্যায়ৰ 1 পদত পিতৰে আমাক এইবুলি সুকীয়াই দিছে যে তথাপি মানুহবিলাকৰ মাজত ভাৰীকোৱা ভাৱবাদীসকল উৎপন্ন হ'ল, সেইদৰে তোমালোকৰ মাজতো ভাৰীকোৱা উপদেশক উপস্থিত হৈ গুপুতে বিনাশৰূপ বিধৰ্ম প্ৰচলিত কৰিব। যিজনাই তেওঁবিলাকক কিনিলে সেই প্ৰভুক অস্বীকাৰ কৰিব, এইদৰে নিজে নিজৰ আকস্মিক বিনাশ ঘটাব। আমি ভাৰী কোৱা ভাৱবাদীসকলৰ বিষয়ে চিন্তা কৰিব নালাগে, কাৰণ আমাৰ এই বৰ্তমান সময়ত যদি কোনোবাই ভাৱবাণী ক'বলৈ ধৰে, তেন্তে আমি খ্ৰীষ্টীয় লোকসকলে তেওঁক লেই লেই চেই চেই কৰিব পাৰোঁ, কিয়নো এই কালৰ বাবে ভাৱবাদী নাহে। আমি ভুৱা শিক্ষকৰ পৰা সাৱধানে থাকিব লাগে, কাৰণ তেনে শিক্ষকবিলাকেৰে আজি সমাজখন ভৰি আছে। আমি শাস্ত্ৰৰ দ্বাৰা তেওঁবিলাকক পৰীক্ষা কৰি চাব লাগিব। আমাৰ প্ৰভুৱে এইদৰে সুকীয়াই দিছে যে কোনেও যেন তোমালোকক নুভুলায়। 5 নম্বৰ পদ, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব। এই অন্তিম কালত অনেকে মই খ্ৰীষ্ট বুলি দাবী কৰিব। এইটো মনত ৰখা উচিত যে যদিও এই সময়তো অনেক খ্ৰীষ্ট বিৰোধী আছে, কিন্তু অন্তিম কালত এনে এজন খ্ৰীষ্ট বিৰোধী ওলাব যিয়ে খ্ৰীষ্টৰ তীব্ৰ বিৰোধ কৰিব আৰু নিজকে একমাত্ৰ ক্ষমতাশালী হিচাপে স্থাপন কৰিব। জৈতুন পৰ্বতৰ ওপৰৰ পৰা আমাৰ প্ৰভুৱে কালৰ শেষলৈ আৰু মহাসন্তাপৰ কালচোৱালৈকে লক্ষ্য কৰিছিল, কিন্তু তেওঁৰ উপদেশৰ আৰম্ভণিৰ সেইখিনিতেই তেওঁ আমাক মণ্ডলীৰ এই বৰ্তমান কালৰ এখন ছবি প্ৰদান কৰি খালী ঠাইখনত এডাল হাঁকু তৰিছিল। অনেক বাইবেলৰ শিক্ষকে ক'ব খোজে যে প্ৰভুৱে এই 5 নম্বৰ পদৰ পৰা 8 নম্বৰ পদত মহাক্লেশৰ কালৰ বিষয়েও কৈ আছে। অৱশ্যে আমি জানো এই অধ্যায়ৰ 9 নম্বৰ পদত আমি উপনীত নোহোৱালৈকে আমাৰ প্ৰভুৱে মহাসন্তাপৰ বিষয়ে আচলতে উল্লেখ কৰা নাই। 6 নম্বৰ পদ, ইয়াত এইদৰে কৈছে, আৰু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা, সাৱধান হোৱা, ব্যাকুল নহবা, কিয়নো এইদৰে ঘটিব লাগে কিন্তু তেতিয়াও শেষ নহয়। ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰিয়ে কোনোপধ্যেই আমি যে কালৰ শেষত উপনীত হৈছো তাক নুবুজায়। শিষ্যবিলাকে কালৰ শেষলৈ যিখিনিত আছে তাৰ পৰা খালী ঠাইখিনিত প্ৰভুৱে হাঁকু তৰিছে। আমি যে শেষকালত উপস্থিত হৈছো তাক যদি প্ৰধান যুদ্ধবিলাকে বুজালেহেঁতেন তেন্তে এইটো ভাবিবলৈ অতি উজু, কিন্তু সেয়া নহয়। যোৱা হাজাৰ বছৰত কেইবাটাও প্ৰধান যুদ্ধ হৈ গ'ল, কিন্তু কতা যোৱা দুটাকৈ বিশ্বযুদ্ধ আমি পাৰ কৰিলোঁ, কিন্তু শেষকাল উপস্থিত হ'ল জানো? নিশ্চয় নহ'ল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰা আমি অনেক দূৰ পাৰ হৈ আহিলোঁ, কিন্তু শেষকাল এতিয়াও আহি নাপালে। আমি ভুৱা শিক্ষকবিলাকৰ শিক্ষা শুনা বাদ দি প্ৰভুৰ কথা শুনা উচিত। আমি ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিম, কিন্তু আমি ব্যাকুল হোৱা উচিত নহয়, কাৰণ এই সকলোবোৰ পাৰ হৈ যাবলৈ আহিব আৰু তেতিয়াও অন্তিম কাল উপস্থিত নহ'ব। প্ৰিয় শ্ৰোতা, আমি এটা কথা সদায় মনত ৰখা উচিত যে যুদ্ধৰ সমস্যাবিলাক মানুহে কেতিয়াও সমাধান কৰিব নোৱাৰিব, কোনেও নোৱাৰে। শান্তিৰ কুমাৰ আহি নোপোৱালৈকে শান্তি নহ'ব। 7 আৰু 8 নম্বৰ পদ, জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব। এই সকলো যাতনাৰ আৰম্ভণহে মাথোন, এইবোৰ গোটেই কালটোৰ গুণাগুণহে, গতিকে ই অন্তিম কালৰ চিহ্ন হয়, কিন্তু তেতিয়াও শেষ নহয়। ভুৱা খ্ৰীষ্টবিলাক যুদ্ধৰ সম্ভাৱনাৰ বাতৰি, আকাল, মহামাৰী আৰু ভূমিকম্পই গোটেই মণ্ডলীৰ কালৰ গুণাগুণ প্ৰকাশ কৰে, কিন্তু আমি অন্তিম কালৰ ওচৰ চাপি আহোঁতে সেইবোৰ স্বৰূপেই প্ৰবল হ'ব। বৰ্তমান জনসংখ্যা বিস্ফোৰণে জগতত আতংকৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ লক্ষ লক্ষ লোকে খাবলৈ নাপায় মৰিব লগা হৈছে। এই পৰিস্থিতিটো ক্ৰমান্বয়ে বাঢ়িহে গৈছে, কিন্তু প্ৰকাশিত বাক্যৰ 6 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদত পোৱা আকালৰ বৃদ্ধ কলা ঘোঁৰাটো এতিয়া উপস্থিত হোৱা নাই, কিন্তু অন্তিম কালত সেই কলা ঘোঁৰাটো আৰু ইয়াৰ আৰোহীজন প্ৰকাশিত হ'ব। আমি যিবোৰ আজি দেখি আছো বা শুনি আছো সেই সকলোবোৰ যাতনাৰ আৰম্ভণে মাথোন। ইয়াৰ পিছৰ পদটো আমাৰ প্ৰথম সময় শব্দটোৰে আৰম্ভ হৈছে। এতিয়া প্ৰভুৱে মহাসন্তাপৰ কালৰ কথাৰে আঁৰ কৰিছে। আপুনি আৰু মই এতিয়া মণ্ডলীৰ কাল বা পবিত্ৰ আত্মাৰ কালত বাস কৰি আছো, যিদৰে কিছুমান লোকে ক'বলৈ ভাল পায়। বাইবেলে আজি জগতখনক মানুহৰ তিনিটা ভাগত বিভক্ত কৰিছে। সেয়া হৈছে যিহুদী, পৰজাতি আৰু ঈশ্বৰৰ মণ্ডলী। আপুনি নিজেই প্ৰথম কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদটো অধ্যয়ন কৰি চাব পাৰে। প্ৰথম কৰিন্থিয়া 10 অধ্যায় 32 নম্বৰ পদ। এই কালত ঈশ্বৰে যিহুদী আৰু পৰজাতি উভয়ৰে পৰা এক লোকসমূহক তেওঁৰ নামলৈ তৃতীয় দলটোত অন্তৰ্ভুক্ত কৰিবলৈ মাতি আছে। মহা আনন্দৰ কালত এই তৃতীয় দলটোকেই জগতৰ পৰা তুলি নিয়া হ'ব আৰু তাৰ পাছতেই মহাসন্তাপৰ কাল আৰম্ভ হ'ব। আৰু আমি বিশ্বাস কৰোঁ যে 9 নম্বৰ পদে ইয়াৰ আৰম্ভণিৰ কথাকেই কৈছে। 9 নম্বৰ পদ ইয়াত এইদৰে কৈছে, সেইকালত ক্লেশ ভোগ কৰিবলৈ মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শুধাই দিব, বধো কৰিব, আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ'বা। সেইকালত ক্লেশ ভোগ কৰিবলৈ মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শুধাই দিব। কোন বাৰু সেই তোমালোক? নিশ্চয় তেওঁ মণ্ডলীক উদ্দেশ্য কৰি কোৱা নাই, তেওঁ ইছৰাইল জাতিকহে কৈছে। জগত জুৰি বাইবেল বিৰোধী কেতিয়াও হ'ব নোৱাৰিব, কাৰণ মণ্ডলীয়ে ইয়াৰ নিবাৰণ কৰিব। যিহুদীবিলাকক ঘৃণা কৰা কোনো প্ৰকৃত বিশ্বাসী প্ৰভু যীশুত নাই, এইটো অসম্ভৱ। এইটো আমাৰ অনুভৱ যে মণ্ডলীৰ উদাৰবাদীবিলাকে যিহুদীবিলাকৰ প্ৰতি এখন মুখা দেখুৱাইছে আৰু শেষৰ পদ ভাঙনিত তেওঁবিলাকৰ বিৰুদ্ধে ঘূৰিব। কিন্তু যেতিয়ালৈকে প্ৰকৃত বিশ্বাসীৰ মণ্ডলী জগতত আছে তেতিয়ালৈকে বাইবেল বিৰোধ জগতজুৰি নহ'ব। মহা আনন্দত মণ্ডলী তুলি নিয়াৰ পাছতহে এইটো আহিব। 10 আৰু 11 নম্বৰ পদ পাঠ কৰি দিব খুজিছো। তেতিয়া অনেকে বিঘিনি পাব আৰু ইজনে সিজনক শত্ৰুৰ হাতত শুধাই দিব আৰু ইজনে সিজনক ঘীন কৰিব, আৰু অনেক ভাৰী কোৱা ভাৱবাদী ওলাই অনেকক ভুলাব। মণ্ডলীবিলাকক ভুৱা শিক্ষকবিলাকৰ পৰা সাৱধান কৰি দিছে, যি সময়ত ইছৰাইলক ভাৰী কোৱা ভাৱবাদীবিলাকৰ পৰা সাৱধান কৰি দিছে। গতিকে ইয়াত মণ্ডলীক তুলি নিয়াৰ পাছত আকৌ ভাৰী কোৱা ভাৱবাদীবিলাকৰ পৰা সাৱধান কৰি দিছে। 12 নম্বৰ পদ, আৰু অধৰ্ম অধিক হোৱাত অনেকৰ প্ৰেম চেঁচা হৈ যাব। এইটো এটা সূত্ৰ, আৰু জৈতুন পৰ্বতত দিয়া এনেকুৱা অনেক সূত্ৰ আছে যিবোৰ আমি আমাৰ নিজৰ সময়ত প্ৰয়োগ কৰিব পাৰোঁ। আজিৰ কোনো কোনো মণ্ডলী এনে বিশ্বাসী লোকবিলাকেৰে ভৰি আছে যিবিলাকে মদ্যপান, ধূম্ৰপান আদি কু অভ্যাসবোৰত লিপ্ত হৈ আছে। অকল সেয়াই নহয়, অনেক প্ৰচাৰকবিলাকে সেই কু অভ্যাসবোৰৰ বিপৰীতে থিয় দিয়াৰ পৰিৱৰ্তে নিজেও সেইবোৰত লিপ্ত হৈছে। যেতিয়া অধৰ্ম অধিক হ'ব তেতিয়া অনেকৰ প্ৰেম চেঁচা হৈ যাব। অন্তিম কালত এইটো আৰু অধিক সত্য হ'ব। ইয়াৰ পিছৰ পদটো কিছুমান লোকৰ বাবে অতি ভয় লগা। 13 নম্বৰ পদ, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। প্ৰশ্নটো হৈছে কোনে শেষলৈকে সহি থাকিব? অৱশ্যে যেতিয়া আমি প্ৰকাশিত বাক্যৰ পুস্তকখন অধ্যয়ন কৰোঁ তেতিয়া আমি পাওঁ যে ঈশ্বৰে প্ৰকৃতি আৰু পাপৰ সকলোবোৰ শক্তি আৰু মংগলৰ শক্তিবিলাককো বাধা দিব যেতিয়া তেওঁ এক নিৰ্দিষ্ট সংখ্যক লোকবিলাকক মোহৰ মাৰিব। সেয়েহে কোনে শেষলৈকে সহি থাকিব? নিশ্চয় তেওঁবিলাকেহে সহি থাকিব পাৰিব যিবিলাকক তেওঁ মহাক্লেশৰ আৰম্ভণিতেই মোহৰ মাৰিলে। সজ মেয়ৰ ৰখীয়াজনে সকলো সময়তে তেওঁৰ মেয়ৰবিলাকক শেষলৈকে আনিব। তেওঁ যেতিয়া 100টা মেয়ৰৰ দল এটাৰে আৰম্ভ কৰে তেতিয়া তেওঁ 100টা মেয়ৰৰ দলটোক লৈয়েই পাৰ হৈ আহে, আৰু প্ৰভু যীশুখ্ৰীষ্টই হৈছে সেই সজ মেয়ৰ ৰখীয়া। যেতিয়া কোনোবাই কয় যে অমুক মানুহজন মণ্ডলীত ইমান উদ্যোগী আছিল কিন্তু এতিয়া তেওঁ পাপত লিপ্ত হ'ল, তেওঁ পৰিত্ৰাণ পাইছেনে? আমি কেৱল এইবুলিহে উত্তৰ দিব পাৰোঁ যে আমি নাজানো। কি ঘটিছে তাক চাবলৈ আমি অপেক্ষা কৰিব লাগিব। আমি লোকবিলাকক কওঁ যে গাহৰিবিলাক অৱশেষত গঁৰালত সোমাব, গাহৰিবিলাক গঁৰাললৈ উভতি যায়, আৰু অপব্যয়ী পুত্ৰবিলাকে সিহঁতক বিচাৰি গোটেইবোৰকে আকৌ পিতৃঘৰলৈ লৈ আহিব। এটা গাহৰি গঁৰালত এজন পুত্ৰক আৰু পিতৃঘৰত এটা গাহৰি বিচাৰি পোৱাটো এটা বিমূৰত পেলোৱাৰ নিচিনা কথা। দ্বিতীয় পিতৰ 2 অধ্যায়ৰ 22 নম্বৰ পদত পিতৰে কৈছে যে ধুওৱা গাহৰিয়ে বোকাত লেটি ল'বলৈ আকৌ ওলটি যায়। এনেদৰে ৰসিকতা কৰি কোৱা হয় যে গাহৰি পোৱালিবোৰৰ মাজৰে এটা সেই অপব্যয় পুত্ৰৰ সৈতে পিতৃৰ ঘৰলৈ গৈছিল আৰু তাক খহি পিহি ধুৱাই চাফা কৰা হৈছিল। তাৰ দাঁতবিলাক টুথপেষ্টেৰে ব্ৰাছ মাৰি মাৰি চাফা কৰা হৈছিল আৰু তাৰ ডিঙিত মিৰিয়াই এডাল গুলপীয়া ফিতা বান্ধি দিয়া হৈছিল। কিন্তু সি পিতৃৰ ঘৰত নাথাকিল, খুব সোনকালে বা অলপ পিছতেই সি আকৌ সেই গাহৰিৰ গঁৰাললৈ ঘূৰি আহিল য'ৰ পৰা সি গৈছিল। সি আকৌ বোকাত লেটি ল'লেগৈ। যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। আমি অপেক্ষা কৰিব লাগে আৰু চাই থাকিব লাগে। কেতিয়াবা এজন পুত্ৰ, এজন খ্ৰীষ্টীয় লোক এটা গাহৰি গঁৰালত সোমাব পাৰে, কিন্তু তেওঁ এজন পুত্ৰ হৈ থকাত এদিন তাৰ পৰা আকৌ ওলাই আহিব। কিয় বাৰু? কাৰণ প্ৰভু যীশু এজন অপূৰ্ব মেৰখীয়া, তেওঁ সহজ মেৰখীয়া, তেওঁ নিজৰ মেয়াৰ কেতিয়াও নেহেৰুৱায়। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুৰ হাতৰ মেয়াৰ হৈছে তেনেহ'লে আপুনি নিশ্চিন্ত থাকক যে প্ৰভু যীশুৱে আপোনাক কেতিয়াও নেহেৰুৱায় আৰু তেওঁৰ হাতৰ পৰা আপোনাক কোনেও কাঢ়ি ল'ব নোৱাৰে। 14 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, আৰু সকলো জাতিলৈ সাক্ষ্য হ'বলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হ'ব, তেতিয়াহে শেষ হ'ব। যোহন বাপ্তাইজকে মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল বুলি যি ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল সেয়েই হৈছে ৰাজ্যৰ শুভবাৰ্তা। আৰু প্ৰভু যীশুৱেও তেওঁৰ পৰিচৰ্যা সেই বাৰ্তাৰে আৰম্ভ কৰিছিল। সেই কালৰে পৰা যীশুৱে ঘোষণা কৰিবলৈ ধৰিলে, বোলে, মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। মুঠিয়ে লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। মুঠিয়ে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ত সেই একে বাৰ্তাকেই লগত দি তেওঁ নিজৰ পাচনিবিলাকক পঠাইছিল। সেই বাৰ্তা ঘোষণা কৰিবৰ কাৰণেই তেওঁ পাচনিবিলাকক ইছৰাইলৰ লোকবিলাকৰ মাজলৈ পঠাইছিল। মহাসন্তাপৰ কালচোৱাটো, সেই ৰাজ্যৰ শুভবাৰ্তা আকৌ ঘোষণা কৰা হ'ব যেতিয়া মহাক্লেশৰ আৰম্ভ হ'ব। মানুহবিলাকে জানিব যে তেওঁবিলাক শেষ কালৰ ফালে আগবাঢ়িব ধৰিছে। যদিও মানুহবিলাকে নিৰ্দিষ্ট দিনটো বা সময়ৰ বিষয়ে নাজানিব, সেয়েহে তেওঁলোকলৈ বাৰ্তাটো এনেকুৱা হ'ব, মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল, কালৰ শেষ আহিব ধৰিছে। এতিয়া আমি 15 নম্বৰ পদটো পাঠ কৰি দিম। এই হেতুকে যি ধ্বংসকাৰী ঘৃণলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক। এই ধ্বংসকাৰী ঘৃণলগীয়া বস্তুটোনো বাৰু কি? অৱশ্যে দানিয়েল ভাৱবাদীয়ে এই বিষয়ে দুটামান কথা আমাক জনাইছে। ঘৃণলগীয়া বস্তুবোৰৰ এটা আছিল ছিৰিয়া দেশৰ এণ্টিঅকাছ এপিফানেছ নামৰ সেই আক্ৰমণকাৰীজন। দানিয়েল পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদটো আপুনি নিজে অধ্যয়ন কৰি চাব পাৰে। দানিয়েল 11 নম্বৰ অধ্যায় 31 নম্বৰ পদ। তথাপি আমাৰ প্ৰভুৱে দ্বিতীয়টো ধ্বংসকাৰী ঘৃণলগীয়া বস্তুৰ কথা নিঃসন্দেহে উল্লেখ কৰিছে, যিটো দানিয়েল 12 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত কোৱা হৈছে। দানিয়েল 12 নম্বৰ অধ্যায় 11 নম্বৰ পদ। আৰু আমি বিশ্বাস কৰোঁ যে ইয়েই খ্ৰীষ্টাৰীৰ এক মূৰ্তি হ'ব, যিটো মূৰ্তি সেই পবিত্ৰ ঠাইত স্থাপন কৰা হ'ব। এতিয়া আমি 16 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া যিহুদিয়াত থকা মানুহবিলাক পৰ্বতলৈ পলাই যাওক। ঘৰৰ ওপৰত থকাজনে তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক, আৰু পথাৰত থকাজনে তেওঁৰ কাপোৰখন ল'বলৈ ওলটি নাযাওক। কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব, আৰু তোমালোকৰ পলোৱা যেন জাৰকালি বা বিশ্ৰামবাৰে নহয় তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'বও। আৰু সেই দিনৰ সংখ্যা কম নকৰা হলে কোনো প্ৰাণীৰে ৰক্ষা নহলহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। তেতিয়া যদিও কোনোৱে তোমালোকক কয়, চোৱা খ্ৰীষ্ট ইয়াত আছে বা তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হলে মনোনীত লোকবিলাককো ভুলাব। প্ৰিয় শ্ৰোতা, এয়া প্ৰভু যীশুৱে কোৱা কথা। কেনে ভয়ানক আৰু শিহৰণ জগাই তোলা দিন হ'ব সেয়া শুনিলেই গাৰ নোম শিয়ৰি উঠে, নহয় জানো প্ৰিয় শ্ৰোতা? কিন্তু আপুনি আৰু মই ভয় খোৱাৰ কোনো কাৰণ নাই, কিয়নো সেই সাৱধানবাণী আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আমাৰ প্ৰভু যীশুৱে এই ভাৱবাণীসমূহ যিহুদিয়াত থকা লোকসকললৈকেহে দিছে, আমাক দিয়া নাই। আৰু 22 নম্বৰ পদটো অতি সান্তনাদায়ক বাক্য, মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। হয় প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁৰ লোকসকলক ইমানেই প্ৰেম কৰে। প্ৰিয় শ্ৰোতা, আজিৰ আলোচনা আমি ইয়াতেই সামৰিব খুজিছো, কিন্তু শেষত আকৌ এটা কথা আমি মনত পেলাই যাব খুজিছো যে ঈশ্বৰে পৃথিৱীলৈ মহাক্লেশ অনাৰ আগতেই তেওঁত বিশ্বাসী খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যাব, আৰু তাৰ পিছতহে পৃথিৱীত মহাক্লেশ আহিব। সেই মহাক্লেশ অহাৰ সময়ত আপুনি বাৰু এই পৃথিৱীত থাকি যাব নে তাৰ আগেয়েই উত্তোলিত হ'ব, এই কথা চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ কালিমা লগা যিখন